Iya, Akakbani. বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে নিৰুপমা বৰঠাকুৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ড ভ্ৰমণ কৰিব। দেশৰ সামাজিক নিৰাপত্তা শিতানত ব্যয় 24.4% পৰা দুগুণ বৃদ্ধি হৈ 48.8% হৈছে বুলি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মন্দাভিয়াই প্ৰকাশ কৰিছে। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ এখন বজাৰত কালি হোৱা এটা বোমা বিস্ফোৰণত 4 লোক নিহত হোৱাৰ লগতে আন 5 লোক আহত হৈছে। চলিত বৰ্ষৰ খেলো ইণ্ডিয়া পেৰা গেমছ অহা 20-27 মাৰ্চলৈ নতুন দিল্লীত অনুষ্ঠিত হ'ব বুলি ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী ডঃ মনসুখ মন্দাভিয়াই প্ৰকাশ কৰিছে। আৰু ICC চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত কালি অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেলত নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকাক 50 পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ড ভ্ৰমণ কৰিব। তেওঁ তাত মুখৱাত মা গংগাৰ শীতকালীন প্ৰবাস দৰ্শন পৰিদৰ্শন কৰি পূজা অৰ্চনা আগবঢ়াব। শ্ৰীমোদীয়ে ট্ৰেক আৰু মটৰচাইকেল সমদলৰ শুভাৰম্ভ কৰাৰ লগতে হৰছিলত এখন ৰাজহুৱা সভা সম্বোধন কৰি ভাষণ দিব। উত্তৰাখণ্ড চৰকাৰে এইবাৰ শীতকালীন পৰ্যটনৰ কাৰ্যসূচী আৰম্ভ কৰিছে। 1000তকৈও অধিক ভক্তই ইতিমধ্যে গংগোত্ৰী, যমুনোত্ৰী, কেদাৰনাথ আৰু বদ্ৰীনাথৰ মন্দিৰৰ দেৱ দেৱতাৰ শীতকালীন প্ৰবাসস্থলসমূহ দৰ্শন কৰিছে। ৰাজ্য চৰকাৰৰ এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে পৰ্যটন খণ্ডক উৎসাহিত কৰা আৰু স্থানীয় অৰ্থনৈতিক অৱস্থা তথা পৰ্যটন ব্যৱসায়ক অধিক শক্তিশালী কৰি তোলা। দেশৰ সামাজিক নিৰাপত্তা শিতানত ব্যয় 24.4% পৰা দুগুণ বৃদ্ধি হৈ 48.8% হৈছে বুলি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মন্দাভিয়াই প্ৰকাশ কৰিছে। জনসাধাৰণৰ ওপৰত বিনিয়োগ বিষয়বস্তুৰে আয়োজিত এখন বাজেট উত্তৰ ৱেবিনাৰত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে জনসাধাৰণ হৈছে এখন ৰাষ্ট্ৰৰ সৰ্ববৃহৎ সম্পদ। তেওঁ কয় যে নতুনকৈ 10 কৰ্মচাৰী ৰাজ্যিক বীমা নিগম চমুকৈ ESIC চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে অনুমোদন দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে দেশৰ যুৱচামৰ দক্ষতা বিকাশ আৰু সবলীকৰণৰ হকে চৰকাৰৰ অভিযান সন্দৰ্ভতো আলোকপাত কৰে। 2014 পৰা 2024 ভিতৰত 17.1 কোটি নিয়োগ সৃষ্টি হোৱাৰ তথ্য প্ৰকাশ কৰি শ্ৰীমান্দাভিয়াই কয় যে ইয়াৰ ভিতৰত যোৱা এটা বছৰতেই 4.6 কোটি নিয়োগৰ সৃষ্টি হৈছে। তেওঁ লগতে 2047 ভিতৰত বিকশিত ভাৰতৰ ৰূপৰেখা সন্দৰ্ভতো আলোকপাত কৰে। শ্ৰীমান্দাভিয়াই কয় যে জনসাধাৰণৰ ওপৰত কৰা বিনিয়োগ কেৱল এটা ৰাজনৈতিক সিদ্ধান্তই নহয় বৰং ই হৈছে এখন শিক্ষিত, সুস্থ আৰু সবল সমাজ গঢ় দিয়াৰ হকে চৰকাৰৰ সামাজিক, নৈতিক আৰু সাংস্কৃতিক প্ৰতিশ্ৰুতিবদ্ধতা। নীতি আয়োগে নতুন দিল্লীত কালি কোৱাণ্টাম কম্পিউটিঙৰ দ্ৰুত বিকাশ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাত ইয়াৰ প্ৰভাৱ সম্পৰ্কে এখন কৌশলগত নথি মুকলি কৰে। নীতি ফ্ৰণ্টিয়াৰ টেক হাবে ভাৰতীয় তথ্য সুৰক্ষা পৰিষদৰ সহযোগত দেশৰ ফ্ৰণ্টিয়াৰ টেক নেশ্যনৰ দ্ৰুত পৰিৱৰ্তনৰ উদ্দেশ্যে এই নথি মুকলি কৰিছে। নথি মুকলি কৰি নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া BVR সুব্ৰমণিয়মে নতুন প্ৰযুক্তি ব্যৱহাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ এখন বজাৰত কালি হোৱা এটা বোমা বিস্ফোৰণৰ ঘটনাত 4 লোক নিহত হোৱাৰ লগতে আন 5 লোক আহত হৈছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি খুজদাৰৰ নাল বজাৰত ৰৈ থকা এখন মটৰচাইকেলত বিস্ফোৰক সামগ্ৰীখিনি ৰখা হৈছিল। নাল থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বহাৱল খানে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত হতাহত লোকসকলৰ বিষয়ে জনাই আহতসকলৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক বুলি কয়। খুজদাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে জনোৱা অনুসৰি বিস্ফোৰণৰ ফলত কেইবাখনো যান বাহনৰো ক্ষতি হয়। বেলুচিস্তানৰ মুখ্যমন্ত্ৰী মীৰ সৰফৰাজ বুগটিয়ে এই বিস্ফোৰণৰ কাৰ্যক কঠোৰ ভাষাৰে নিন্দা কৰাৰ লগতে আহতসকলৰ উপযুক্ত চিকিৎসা কৰোৱা হৈছে বুলি জানিবলৈ দিয়ে। চৰকাৰী আঁচনিসমূহ তৃণমূল পৰ্যায়ত ৰূপায়ণ কৰাৰ ক্ষেত্ৰত গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকল মূল স্তম্ভ বুলি পঞ্চায়তীৰাজ দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্ৰফেচাৰ SP সিং বাঘেলে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত এখন ৰাষ্ট্ৰীয় অভিৱৰ্তনত পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ আদৰ্শ মহিলা বান্ধৱ গাঁও পঞ্চায়ত উদ্যম মুকলি কৰি মন্ত্ৰীগৰাকীয়ে পঞ্চায়তৰ কাম কাজসমূহ কেনেধৰণে কৰা হয় সেই সন্দৰ্ভত আলোকপাত কৰে। তেওঁ পঞ্চায়তৰ সকলো প্ৰতিনিধিক কাম কাজ কৰাৰ সময়ত নীতি নিয়ম মানি চলাৰ আহান জনায়। অনুষ্ঠানত ভাষণ দি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যমন্ত্ৰী অনুপ্ৰিয়া পেটেলে কয় যে চৰকাৰে বিকাশৰ ধাৰণা সলনি কৰিছে। এতিয়া মহিলাৰ নেতৃত্বৰ বিকাশ চৰকাৰৰ অগ্ৰাধিকাৰৰ বিষয়বস্তু বুলি তেওঁ কয়। 2047 ভিতৰত ভাৰতক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব বুলিও তেওঁ লগতে প্ৰকাশ কৰে। বিভিন্ন মন্ত্ৰালয়, বিভাগ আৰু ৰাষ্ট্ৰসংঘৰ জনসংখ্যা কোষৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে এই এদিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰে। নিৰুপমা বৰঠাকুৰে।
মহিলা সবলীকৰণৰ ক্ষেত্ৰত অসম দেশৰ বাবে অন্যতম পথ প্ৰদৰ্শক হিচাপে পৰিগণিত হৈছে আৰু চৰকাৰৰ ধবজাবাহী আঁচনিসমূহৰ অধীনত কমেও 25 লাখ মহিলাক আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে বুলি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰি কয় যে তেওঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 25 লাখৰো অধিক ক্ষুদ্ৰ মহিলা উদ্যোগীক অৰ্থনৈতিক সাহায্য বিতৰণ সন্দৰ্ভত পৰ্যালোচনা কৰে। এই সাহায্য বিতৰণ কাৰ্যসূচী বিহালীত আৰম্ভ হ'ব আৰু ইয়াৰ পাছত ৰাজ্যৰ অন্যান্য অঞ্চলতো এই কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি তেওঁ লগতে প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰে সোণপ্ৰয়াগৰ পৰা কেদাৰনাথলৈ প্ৰায় 13 কিলোমিটাৰ দৈৰ্ঘৰ ৰোপৱে বিকশাই তোলাত অনুমোদন জনাইছে। এই প্ৰকল্পত 4,000 কোটিতকৈও অধিক ধন ব্যয় হ'ব বুলি নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে এই ৰোপৱেৰ ফলত তীৰ্থস্থানলৈ যোৱা পথৰ সময় 8-9 ঘণ্টাৰ পৰা 37 মিনিটলৈ হ্ৰাস পাব। শ্ৰীবৈষ্ণৱে এই প্ৰকল্পৰ ফলত দিব্যাংগ আৰু জ্যেষ্ঠ লোকসকল যথেষ্ট সুবিধা হ'ব বুলি কয়। তেওঁ লগতে হেমকুণ্ড চাহিব ৰোপৱে বিকশাই তোলা হ'ব বুলিও জানিবলৈ দিয়ে। 2,730 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই ৰোপৱেৰ দৈৰ্ঘ 12 কিলোমিটাৰতকৈও অধিক হ'ব। মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে পশুধনৰ স্বাস্থ্য আৰু ৰোগ প্ৰতিৰোধৰ বাবে 3,880 কোটি টকা ধাৰ্য কৰিছে। এই কাৰ্যসূচীৰ মূল বিষয়বস্তু হৈছে চিতা প্ৰদান আৰু ই কৃষকসকলক যথেষ্ট উপকৃত কৰিব। পশু ঔষধিৰ জৰিয়তে পশুধনৰ বাবে উন্নতমানৰ আৰু সহজলভ্য জেনেৰিক ঔষধ যোগান ধৰা হ'ব বুলিও তেওঁ কয়। ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই চলিত বৰ্ষৰ খেলো ইণ্ডিয়া পেৰা গেমছ অহা 20-27 মাৰ্চলৈ নতুন দিল্লীত অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। এই প্ৰতিযোগিতাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাগৰাকীও পেৰা এথলীটে অংশগ্ৰহণ কৰিব। এইবাৰ দ্বিতীয়বাৰৰ বাবে খেলো ইণ্ডিয়া পেৰা গেমছ অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত 1,230 গৰাকী পেৰা এথলীটে 6টা শিতানত প্ৰতিদ্বন্দ্বিতা কৰিব। 2024 পেৰিছ অলিম্পিক আৰু চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছৰ পদক বিজয়ী খেলুৱৈয়েও ইয়াত অংশগ্ৰহণ কৰিব। কাৰ্যসূচী অনুসৰি জৱাহৰলাল নেহৰু ষ্টেডিয়ামত 21-26 মাৰ্চলৈ পেৰা আৰ্চাৰী আৰু পেৰা ভাৰ উত্তোলন খেলসমূহ অনুষ্ঠিত হ'ব। ইপিনে ইন্দিৰা গান্ধী ষ্টেডিয়ামত 20-27 মাৰ্চলৈ পেৰা বেডমিণ্টন আৰু পেৰা টেবুল টেনিছ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। খেলো ইণ্ডিয়া পেৰা গেমছ হৈছে খেলো ইণ্ডিয়া অভিযানৰে এটা অংশ আৰু ইয়াৰ উদ্দেশ্য হৈছে প্ৰতিভাশালী দিব্যাংগ খেলুৱৈসকলক নিজৰ ক্ৰীড়া প্ৰতিভা প্ৰদৰ্শনৰ এখন মঞ্চ প্ৰদান কৰা। ICC চেম্পিয়ন্স ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ অহা দেওবাৰে ডুবাইত হ'বলগীয়া ফাইনেলত ভাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত কালি অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকাক 50 ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ICC চেম্পিয়ন্স ট্ৰফীৰ ইতিহাসৰ সৰ্বাধিক 363 ৰাণৰ বিজয় লক্ষ্য বান্ধি দি নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকাক নিৰ্ধাৰিত 50 অভাৰত 9টা উইকেটৰ বিনিময়ত 312 ৰাণত সীমাবদ্ধ কৰি ৰাখে। দক্ষিণ আফ্ৰিকাৰ হৈ ডেভিড মিলাৰে অপৰাজিত 100 ৰাণ, ৰেজি ভেণ্ডৰ ডাচেনে 69 ৰাণ আৰু অধিনায়ক টেম্বা বেভুমাই 56 ৰাণ কৰে। নিউজিলেণ্ডৰ হৈ অধিনায়ক মিটছেল চেণ্টনেৰে 3টা উইকেট দখল কৰাৰ লগতে মেট হেনৰী আৰু গ্লেন ফিলিপছে 2টাকৈ উইকেট লয়। ইয়াৰ পূৰ্বে নিউজিলেণ্ডে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 50 অভাৰত 6টা উইকেট হেৰুৱাই 362 ৰাণ কৰে। নিউজিলেণ্ডৰ হৈ ৰচিন ৰবীন্দ্ৰই সৰ্বাধিক 108 ৰাণ কৰে। কেন উইলিয়ামছনে 102 ৰাণৰ বৰঙণি আগবঢ়ায়। দক্ষিণ আফ্ৰিকাৰ হৈ লুংগি এনগিডিয়ে 3টা আৰু কাগিচুৰাবাদাই 2টা উইকেট দখল কৰে। যোৱা মঙলবাৰে অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল প্ৰতিযোগিতাৰ কালি জে আৰ ডি টাটা স্পৰ্টছ কমপ্লেক্সত অনুষ্ঠিত খেলত ওড়িশা এফ চিয়ে জামছেদপুৰ এফ চিক 3-2 গলত পৰাস্ত কৰে। এই জয়ৰ লগে লগে ওড়িশা এফ চি 33 পইণ্টৰ সৈতে তালিকাৰ ষষ্ঠ স্থানলৈ উন্নীত হৈছে। মুম্বাই এফ চি শেষৰ 2খন খেলত পৰাজিত হলেহে প্লে অফ পৰ্যায়ত ওড়িশাৰ সম্ভাৱনা সজীৱ হৈ থাকিব। প্ৰতিযোগিতাৰ আন এখন খেলত আজি হায়দৰাবাদ এফ চিয়ে পাঞ্জাব এফ চিৰ বিৰুদ্ধে খেলিব। খেলখন সন্ধিয়া 7:30 বজাত হায়দৰাবাদৰ গাছিবাউলি ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা চমুকৈ আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ড ভ্ৰমণ কৰিব। দেশৰ সামাজিক নিৰাপত্তা শিতানত ব্যয় 24.4% পৰা 2 গুণ বৃদ্ধি হৈ 48.8% হৈছে বুলি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই প্ৰকাশ কৰিছে। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ এখন বজাৰত কালি হোৱা এটা বোমা বিস্ফোৰণত 4 জন লোক নিহত হোৱাৰ লগতে আন 5 জন আহত হৈছে। আৰু ICC চেম্পিয়ন্স ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত কালি অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকাক 50 ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।